এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰূপমা বৰঠাকুৰ। অসমৰ 82,752 হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছে বুলি সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰিছে। ৰাজ্যখনৰ সৰ্বাধিক 79,490 হেক্টৰ ভূমি নাগালেণ্ডৰ দখলত আছে। একেদৰে অৰুণাচল প্ৰদেশে 16,144, মেঘালয়ে 3,441 আৰু মিজোৰামে 3,675 হেক্টৰ ভূমি দখল কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই ভূমিসমূহ দখলমুক্ত কৰাৰ লগতে ৰাজ্যসমূহৰ সৈতে দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে আলোচনা অন্তিম পৰ্যায়ত আছে। কংগ্ৰেছৰ বিধায়ক ৰকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰী বৰাই কালি বিধানসভাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অসম, মেঘালয় আৰু অসম অৰুণাচল প্ৰদেশৰ বুজাবুজি চুক্তিমতে ভাৰতীয় জৰীপ বিভাগে বৰ্তমান ভূমি জৰীপৰ কাম কৰি আছে আৰু এই জৰীপৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতহে ভূমিৰ সম্পূৰ্ণ তথ্য পোৱা যাব। মন্ত্ৰীগৰাকীয়ে কয় যে অসম, মেঘালয়ৰ মাজত 12 এলেকাত সীমা বিবাদ আছে। এই 12 এলেকাৰ ভিতৰত প্ৰথম পৰ্যায়ৰ 6 অঞ্চলৰ বাবে 3খনকৈ আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু 2খন ৰাজ্যৰে আঞ্চলিক সমিতিসমূহে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদৰ্শন আৰু স্থানীয় লোকৰ সৈতে আলোচনা কৰি পাৰস্পৰিক মত বিনিময়েৰে নিজ নিজ চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে। সেই অনুসৰি 2খন ৰাজ্যৰ চৰকাৰৰ যুটীয়া সিদ্ধান্তমৰ্মে আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মেঘালয়ে দাবী কৰা 6 অঞ্চল সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল। অসম, অৰুণাচল প্ৰদেশৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ 2খন ৰাজ্য চৰকাৰে 12খনকৈ আঞ্চলিক সমিতি গঠন কৰিছে। এই সমিতিসমূহেও প্ৰতিবেদন দাখিল কৰিছে। অৰুণাচল প্ৰদেশে দাবী কৰা 123খন গাঁও সম্পৰ্কে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ইতিমধ্যে চুক্তিও সম্পাদন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিব দিয়ে। অসম চৰকাৰে 2022 বৰ্ষৰ পৰা চলিত বছৰলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অবৈধভাৱে খনন আৰু সৰবৰাহ কৰা 25,631 টন কয়লা জব্দ কৰিছে। বিধানসভাত কালি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত খনি আৰু খনিজাত দ্ৰব্য বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই বিষয়ে প্ৰকাশ কৰে। আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত 267টা এন্দুৰৰ গাঁত সদৃশ কয়লা খনি আছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে 2014 চনত এনেধৰণৰ কয়লা খনিত খনন নিষিদ্ধ ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰে বিগত 3 বছৰত অবৈধ খনন ৰোধ কৰিবলৈ সময়ে সময়ে ব্যৱস্থা লৈ আহিছে আৰু ইয়াৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ নেতৃত্বত এখন নিৰীক্ষণ সমিতি গঠন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। ডিমা হাছাও জিলাৰ উমৰাংছত যোৱা 6 জানুৱাৰীত এনেধৰণৰ এটা খনিত কয়লা খননৰ সময়ত 9 শ্ৰমিকৰ মৃত্যু হৈছিল। মৃত শ্ৰমিকসকলৰ পৰিয়ালসমূহলৈ 10,00,000 টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে আৰু ইয়াৰে 4টা পৰিয়ালক ইতিমধ্যে ধন আদায় দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত জানিবলৈ দিয়ে। ৰাজ্যৰ মিচিং জনগোষ্ঠীৰ বসতি প্ৰধান বিভিন্ন অঞ্চলত কালিৰে পৰা 6 জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ ৰাজ্যৰ মিচিং জনগোষ্ঠীৰ বসতি প্ৰধান বিভিন্ন অঞ্চলত কালিৰে পৰা জনগোষ্ঠীটোৰ অন্যতম কৃষিভিত্তিক উৎসৱ পহৰাগ বা নৰাচিগা বিহু উদযাপন কৰা হৈছে। ধেমাজি জিলাৰ জোনাইৰ অৰুণাচল সীমান্তৰ পুৰণা জেলম গাঁৱত কালিৰে পৰা 3দিনীয়াকৈ এই উৎসৱ অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুসৰি সৃষ্টিকৰ্তা, মাতৃ, পৃথিৱী তথা পূৰ্বপুৰুষক তুষ্ট কৰাৰ বাবে এই উৎসৱ পালন কৰি আহিছে। ডেকা গাভৰুসকলৰ নেতৃত্বত আয়োজন কৰা এই উৎসৱলৈ দূৰণিলৈ বিয়া হৈ যোৱা জীয়ৰীসকলৰ লগতে জোঁৱাইসকলকো নিমন্ত্ৰণ কৰি আদৰণি জনোৱা হয়। সকলোকে সুস্বাদ্য খাদ্যৰে অপ্যায়ন কৰি ডেকা গাভৰুসকলে নৃত্য গীত পৰিৱেশন কৰে। গাঁওখনৰ পৰা অপায় অমংগল দূৰ কৰাৰ বাবে পৰম্পৰাগত বিশ্বাসেৰে এই পহৰাগ উৎসৱ বা নৰাচিগা বিহু পালন কৰা হয়। চিলাপথাৰৰ কুলাজানৰ শীতলমাৰী গাঁৱত 11 মাৰ্চৰ পৰা 3দিনীয়াকৈ নৰাচিগা বিহু উদযাপনৰ প্ৰস্তুতি চলিছে। এই উৎসৱৰ অংশ হিচাপে শীতলমাৰী শীৰ্ষক এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ'ব। উল্লেখযোগ্য যে বসন্তৰ আদৰণি উৎসৱ হিচাপে মিচিং জনগোষ্ঠীৰ লোকসকলে ধৰ্মীয় পৰম্পৰা তথা কলা সংস্কৃতিৰ সমাহাৰেৰে এই উৎসৱ পালন কৰে। যোৰহাট জিলাৰ কৃষি বিভাগৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত কালিৰে পৰা 2দিনীয়াকৈ কৃষক মেলা অনুষ্ঠিত হৈছে। জিলাখনৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই কৃষক পঞ্জীয়ন কাৰ্যসূচীৰ বিষয়ে অৱগত কৰি কয় যে অনাগত সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক হ'ব পাৰে। তেওঁ জিলাখনৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা, ৰেচম, মীন, কৃষক উৎপাদক কোম্পানী, কৃষক গোটকে ধৰি সকলোকে একগোট হৈ কাৰ্য ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত জিলাখনৰ 13 কৃষকক সম্বৰ্ধনা জনোৱা হয়। এই মেলাত জিলাখনৰ প্ৰগতিশীল কৃষকসকলে উৎপাদন কৰা বিভিন্ন কৃষিজাত সামগ্ৰী আৰু কৃষি সা সঁজুলি আদি প্ৰদৰ্শন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।